Ea, ακαχουανή. বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শেহতীয়াকৈ ঘোষণা হোৱা যুদ্ধবিৰতিৰ ফলত পশ্চিম এছিয়াত স্থায়ী শান্তি আৰু নিৰাপত্তাৰ বাট মুকলি হ'ব বুলি আশা প্ৰকাশ কৰিছে। অসম, কেৰালাম আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত 22খন দেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে প্ৰশংসা কৰিছে। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান স্বাভাৱিক হৈ আছে বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শেহতীয়াকৈ ঘোষণা হোৱা যুদ্ধবিৰতিৰ ফলত পশ্চিম এছিয়াত স্থায়ী শান্তি আৰু নিৰাপত্তাৰ বাট মুকলি হ'ব বুলি আশা প্ৰকাশ কৰিছে। ছৌদি আৰবৰ বাণিজ্য মন্ত্ৰী ডঃ মজিদ বিন আব্দুল্লা আল কাছাবিৰ সৈতে হোৱা ভাৰ্চুৱেল বাৰ্তালাপত শ্ৰীগোৱেলে এইদৰে কয়, বিভিন্ন বাধা বিঘিনি আৰু যুদ্ধৰ অস্থিৰতাৰ মাজতো ছৌদি আৰবৰ যোগান শৃংখলৰ স্থিতিস্থাপকতা বজাই ৰখাৰ মনোভাৱক শ্ৰীগোৱেলে প্ৰশংসা কৰে। সংঘাতৰ সময়ত দেশত হোৱা আক্ৰমণক গৰিহণা দিয়াৰ বিপৰীতে ভাৰতীয়সকলক সুৰক্ষা প্ৰদানৰ বাবে ছৌদি আৰবে কৰা প্ৰচেষ্টাৰো তেওঁ শলাগ লয়। অসম, কেৰালাম আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত 22খন দেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে প্ৰশংসা কৰিছে। নিৰ্বাচন আয়োগে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী 2026ৰ অংশ হিচাপে মুঠ 38জন প্ৰতিনিধি ভাৰত ভ্ৰমণলৈ আহিছিল। এটা বিবৃতিযোগে আয়োগে কয় যে ভোটগ্ৰহণ নিৰৱচ্ছিন্ন পৰিচালনা আৰু জনসাধাৰণৰ ভোটদানৰ হাৰে বিদেশী প্ৰতিনিধিসকলক আকৃষ্ট কৰিছে। দলটোৱে ভাৰতৰ নিৰ্বাচন পৰিচালনাৰ সাক্ষী হোৱাৰ সুযোগ পোৱাৰ বাবে নিৰ্বাচন আয়োগক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আয়োগৰ স্বচ্ছতা আৰু দক্ষতাৰ বাবে প্ৰশংসা কৰে। ক্ৰোৱেছিয়াৰ প্ৰতিনিধি ব্ৰানিমিৰ ফাৰ্কাছে নিৰ্বাচনী প্ৰক্ৰিয়া নিখুঁত বুলি প্ৰশংসা কৰাৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণ পৰ্যবেক্ষণ কৰি এয়া গণতন্ত্ৰৰ উৎসৱ বুলি অভিহিত কৰে। প্ৰতিনিধিসকলে ভোটগ্ৰহণ কেন্দ্ৰৰ 100% ৱেবকাষ্টিং নিৰীক্ষণ কৰা CCTV নিয়ন্ত্ৰণ কক্ষসমূহো পৰ্যবেক্ষণ কৰি ইয়াক নিৰ্বাচনী স্বচ্ছতাৰ শক্তিশালী স্তম্ভ বুলি উল্লেখ কৰে। প্ৰতিনিধিসকলে ভোটদান প্ৰক্ৰিয়াৰ লগতে মক পোল প্ৰক্ৰিয়াও পৰ্যবেক্ষণ কৰে। তেওঁলোকে সংবাদ মাধ্যমৰ নিৰীক্ষণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি EVM ড্ৰোনভিত্তিক চোৱাচিতা কৰা দল আৰু ফ্লাইং স্কোৱাডকে ধৰি প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰশংসা কৰে। কেৰালামত জেনজি থিমৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু পুডুচেৰীত ৰবট সহায়ক ব্যৱস্থাৰ দৰে উদ্ভাৱনীমূলক পদক্ষেপৰো তেওঁলোকে প্ৰশংসা কৰে। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ কাটোৱা, জংগীপুৰ আৰু কুছমণ্ডিত 3টা নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছক দুৰ্নীতি আৰু অপশাসনৰ দোষেৰে দোষী বুলি দাবী কৰি শ্ৰীমোদীয়ে বিজেপি শাসনলৈ আহিলে এটা স্বচ্ছ আৰু নিৰপেক্ষ কাৰ্যপ্ৰণালী গঠন কৰা হ'ব বুলি মন্তব্য কৰে। দলটোৰ অন্য এজন জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি ৰাজ্যখনৰ বাঁকুৰাত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত দলটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক পৰিকাঠামো ধবংস কৰিছে বুলি দাবী কৰে। ইফালে শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছে বিজেপিক বাংলা ভাষা বিৰোধী স্থিতি গ্ৰহণ কৰা বুলি তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম মেদিনীপুৰ আৰু ঝাৰগ্ৰামত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিক ধৰ্মীয় মেৰুকৰণৰ বাবে জগৰীয়া কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ বাবে দাখিল কৰা 1525খন মনোনয়নৰ ভিতৰত 1463খন বৈধ বিবেচিত হৈছে আৰু 62খন অগ্ৰাহ্য কৰা হৈছে। ৰাজ্যখনত অহা 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত 142টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 13 এপ্ৰিল ধাৰ্য কৰা হৈছে। ইপিনে ৰাজ্যখনৰ 16খন জিলাৰ 152টা সমষ্টিত অহা 23 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত 1738গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যখনত পূৰ্বৰ নিৰ্বাচনৰ তুলনাত এইবাৰ প্ৰাৰ্থীৰ সংখ্যা কিছু বৃদ্ধি পাইছে। কোচবিহাৰ দক্ষিণ আৰু ইটাহাৰ সমষ্টিৰ পৰা সৰ্বাধিক 15গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। চন্দ্ৰকোণা সমষ্টিত সৰ্বনিম্ন 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসমৰ শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বেবীলেণ্ড ইংলিছ হাইস্কুল ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ ইতিমধ্যে শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। পুনৰ ভোটগ্ৰহণৰ সময়ত কেন্দ্ৰটোত 61.67% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ভোটগ্ৰহণৰ দিনা ৰিগিঙৰ অভিযোগত নিৰ্বাচন আয়োগৰ সচিবালয়ৰ জনপ্ৰতিনিধিত্ব আইন 1951 58 নম্বৰ ধাৰা অনুসৰি কেন্দ্ৰটোত হোৱা ভোটগ্ৰহণ বাতিল কৰিছিল। স্থানীয় বাসিন্দাসকলে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত নিৰ্বাচনী স্বচ্ছতা আৰু নিৰপেক্ষতাৰ দিশত ইতিবাচক পদক্ষেপ বুলি মন্তব্য কৰিছে। ত্ৰিপুৰা জনজাতি অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈ 28খন আসনৰ বাবে পৰিষদৰ 1257টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অনুৰাগ সেনে জনোৱা মতে মুক্ত নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আয়ুক্তগৰাকীয়ে ভোটদাতাসকলক ভয় বা সংকোচ পৰিহাৰ কৰি মুক্তমনে ভোটদান কৰিবলৈ আহ্বান জনাইছে। এইবাৰ নিৰ্বাচনত মুঠ 173গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা 17 এপ্ৰিলত ভোটগণনা কৰা হ'ব। তামিলনাডুত নিৰ্বাচন আয়োগে ৰাজ্যিক গৃহ সচিব ধীৰাজ কুমাৰক বদলি কৰিছে। নিৰ্বাচন আয়োগে মণিবাসনক গৃহ সচিব হিচাপে নিযুক্তি দিছে। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে ৰাজ্যখনৰ মুখ্য সচিব এন মুৰুগানন্দম, আৰক্ষী সঞ্চালক প্ৰধান ভিজিলেন্স ডেভিড দেৱশিৰোবধম আৰু চেন্নাই আৰক্ষী আয়ুক্ত অৰুণক বদলি কৰিছিল। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান স্বাভাৱিক হৈ আছে আৰু কালি 51 লাখৰো অধিক চিলিণ্ডাৰ যোগান ধৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এটা বিবৃতিত জনোৱা অনুসৰি ৰন্ধন গেছৰ কলা বজাৰ ৰোধৰ বাবে সমগ্ৰ দেশতে বলবৎকাৰী ব্যৱস্থা অব্যাহত আছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 23 মাৰ্চৰ পৰা শিক্ষাৰ্থী আৰু শ্ৰমিকক 12 লাখতকৈও অধিক 5 কেজি ওজনৰ মুক্ত বাণিজ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান ধৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি দুদিনীয়া মৰিচাছ ভ্ৰমণৰ সামৰণি পৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে মৰিচাছ ভ্ৰমণৰ ফলত স্বাস্থ্য, পৰিৱেশ অনুকূল, শিক্ষা আৰু আন্তঃগাঁথনিকে ধৰি মূল খণ্ডসমূহত পৰিৱৰ্তন আশা কৰা হৈছে। এই ভ্ৰমণে বহনক্ষম আৰু জনকেন্দ্ৰিক অংশীদাৰিত্বৰ ওপৰতো গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ডঃ জয়শংকৰে মৰিচাছত অনুষ্ঠিত 9ম ভাৰতীয় মহাসাগৰ সন্মিলনত অংশগ্ৰহণ কৰি কালি বিভিন্ন দেশৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল। মন্ত্ৰীগৰাকীয়ে মৰিচাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুলক কালি সাক্ষাৎ কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত দুয়োপক্ষৰ মাজত হোৱা কথা বতৰাত দেশ দুখনৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰিছিল। পবিত্ৰ ইষ্টাৰত ৰাছিয়াৰ দ্বাৰা প্ৰস্তাৱিত যুদ্ধবিৰতিৰ পূৰ্বে ইউক্ৰেইনৰ অডেছা চহৰত কালি নিশা ড্ৰোন আক্ৰমণত 2জন লোক নিহত হয়। কৃষ্ণসাগৰৰ বন্দৰ চহৰত সংঘটিত আক্ৰমণত আন 2জন লোক আহত হয়। স্থানীয় কৰ্তৃপক্ষই আজি জনোৱা অনুসৰি ড্ৰোনে আৱাসী এলেকাত আক্ৰমণ কৰাৰ ফলত কেইবাটাও অট্টালিকা আৰু আৱাসী গৃহ ক্ষতিগ্ৰস্ত হয়। ইউক্ৰেইনৰ বায়ুসেনাৰ তথ্য অনুসৰি ৰাছিয়াই নিশাটোৰ ভিতৰতে 160খন ড্ৰোন নিক্ষেপ কৰিছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি সৰ্বমুঠ 99খন ইউক্ৰেইনৰ ড্ৰোন থিতাতে ধবংস কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে পবিত্ৰ ইষ্টাৰ সপ্তাহৰ শেষৰ ফালে 32ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰি সেনাবাহিনীক শত্ৰুতা তথা যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। নাইজেৰিয়াৰ ৰাজধানী আবুজাত সপ্তাহজুৰি অনুষ্ঠিত গণবিচাৰৰ পাছত দেশখনে 388জন ইছলামিক সন্ত্ৰাসবাদীক দোষী সাব্যস্ত কৰিছে। নাইজেৰিয়াৰ মহাধিবক্তা লতিফ ফগমিয়ে কয় যে ফেডাৰেল হাইকোৰ্টত ইতিমধ্যে 500ৰো অধিক গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছে। ইয়াৰে 388জন সন্দেহযুক্ত লোকক দোষী সাব্যস্ত কৰা হৈছে। তেওঁ লগতে কয় যে শুনানিৰ পাছৰ পৰ্যায় মে মাহৰ শেষৰ ফালে আৰম্ভ কৰা হ'ব। উল্লেখযোগ্য যে এই শুনানিৰ প্ৰক্ৰিয়া 2017 বৰ্ষৰ বকোহাৰা আৰু ইছলামিক পশ্চিম আফ্ৰিকাৰ প্ৰদেশৰ সৈতে সংযুক্ত 2000গৰাকী সন্দেহযুক্ত লোকৰ শুনানিৰ সময়ৰ পৰা অব্যাহত আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি মধ্যপ্ৰদেশৰ ৰায়চেন জিলাৰ দশেৰা মৈদামত 3দিনীয়া উন্নত কৃষি মহোৎসৱ মুকলি কৰে। আজিৰে পৰা 13 এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত ড্ৰোন, সৌৰ পাম্প আৰু ক্ষুদ্ৰ জলসিঞ্চনকে ধৰি অত্যাধুনিক প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড় মুল্লানপুৰ অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছে 6 উইকেটত জয়লাভ কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 219 ৰাণ সংগ্ৰহ কৰিছিল। ইপিনে চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত কিছু সময় পাছতে হ'বলগীয়া আন এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শেহতীয়াকৈ ঘোষণা হোৱা যুদ্ধবিৰতিৰ ফলত পশ্চিম এছিয়াত স্থায়ী শান্তি আৰু নিৰাপত্তাৰ বাট মুকলি হ'ব বুলি আশা প্ৰকাশ কৰিছে। অসম, কেৰালাম আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰক্ৰিয়াক 22খন দেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে প্ৰশংসা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড় মুল্লানপুৰত অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছে 6 উইকেটত জয়লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।